নমস্কাৰ, এয়া আকাশবাণী। জম্মু কাশ্মীৰৰ দেৱাজলত যোৱা নিশা সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আহত এগৰাকী সেনা বিষয়া হোৱা পাঁচজন জোৱানৰ আজি দেহাৱসান ঘটে। চৰকাৰে প্ৰতিৰক্ষা খণ্ডত ৰপ্তানি হ্ৰাস কৰাৰ লগতে আত্মনিৰ্ভৰ ভাৰতত উদগনি যোগাৰ উদ্দেশ্যে 364 সামগ্ৰী বিশিষ্ট পঞ্চমখন ইতিবাচক সূচী প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি মৰিচাচত উপস্থিত হৈছে। ভাৰতৰ সামগ্ৰী আৰু সেৱাৰ ৰপ্তানিৰ ডিমাণ্ড 5.4% বৃদ্ধি পাই 6,547 কোটি ডলাৰ হৈছেগৈ আৰু ভাৰতৰ সুমিত নাগাল আজি ছুইডেন অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ এখন খেলত এলিয়াছ নেমাৰৰ সন্মুখীন হ'ব।
জম্মু কাশ্মীৰৰ বিদ্যালয়ত যোৱা নিশা সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আহত এগৰাকী সেনা বিষয়া হোৱা পাঁচজন জোৱানৰ আজি দেহাৱসান ঘটে। আমাৰ জম্মুৰ সংবাদদাতাই জনাইছে যে ৰাষ্ট্ৰীয় ৰাইফলছৰ জম্মু কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযানগত বিশেষ তথ্য পাংখিনি দেৱাজলৰ ধাৰিগুটি এলেকাত চলোৱা যুটীয়া অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্ষত এই পাঁচগৰাকী সেনা জোৱান আহত হৈছিল। পাছত 85 জনৰো মৃত্যু ঘটে। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই বীৰ জোৱান কেইজনলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই ঘটনাৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমযোগে কৈছে যে সমগ্ৰ ৰাষ্ট্ৰীয় কৰ্তব্য পালনৰ সময়ত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকলৰ পৰিয়ালৰ সৈতে দৃঢ়তাৰে থিয় দিছে। তেওঁ কয় যে অঞ্চলটোত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত আছে আৰু ভাৰতীয় সৈনিকসকল সন্ত্ৰাসবাদক পুলিয়ে পোখাই উৎখাত কৰিবলৈ আৰু অঞ্চলটোত শান্তি শৃংখলা বাহাল কৰিবলৈ বদ্ধপৰিকৰ। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে সামাজিক মাধ্যমৰ এটা পোষ্টত কৈছে যে তেওঁ নিজ সংসদীয় সমষ্টিত সংঘটিত এই সংঘৰ্ষৰ বাতৰিয়ে বৰ্ধিত কৰি তুলিছে। ডঃ সিঙে জনসাধাৰণক কৰ্তৃপক্ষৰ অধিৱেশনহে ব্যৰ্থ কৰাৰ লগতে কাশ্মীৰ উপত্যকাত শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে ঐক্যবদ্ধ হবলৈ আহান জনাইছে। স্থানীয় মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়েও বেদাৰ জিলাত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কৈছে যে সেনাবাহিনীৰ এই বিষয় মুহূৰ্তে বীৰ সৈনিকসকলৰ পৰিয়ালবৰ্গৰ সৈতে আছে। চৰকাৰে প্ৰতিৰক্ষা খণ্ডত ৰপ্তানি হ্ৰাস কৰাৰ লগতে আত্মনিৰ্ভৰশীলতাত উদগনি যোগোৱাৰ উদ্দেশ্যে 344 বিধ সামগ্ৰী বিশিষ্ট পঞ্চমখন ইতিবাচক সূচী প্ৰকাশ কৰিছে। ইয়াৰে ভিতৰত 1,000 কোটিৰ অধিক টকাৰ আমদানি প্ৰতিস্থাপন বন্দৰ কাৰ্যগত দিশৰ পৰা গুৰুত্বপূৰ্ণ লাইন ৰিপ্লেচমেণ্ট বেট যন্ত্ৰাংশ উৎপাদন আৰু কেঁচা সামগ্ৰী আছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে এই সামগ্ৰীসমূহ অকল ভাৰতীয় উদ্যোগৰ পৰাহে ক্ৰয় কৰা হ'ব। মন্ত্ৰালয়ে লগতে বিগত 3 বছৰত 12,300ৰো অধিক বিধ সামগ্ৰী স্বদেশীকৰণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ইয়াৰ ফলত প্ৰতিৰক্ষা খণ্ডৰ ৰাজহুৱা কোম্পানীসমূহে ঘৰুৱা বিক্ৰেতাক মুঠ 7,500 কোটিৰো অধিক টকাৰ ফাৰ্মাচ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে দুদিনীয়া ভ্ৰমণসূচীৰে আজি মৰিচাচত উপস্থিত হৈছে। সামাজিক মাধ্যমত কৰা এটা পোষ্টৰ জৰিয়তে বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ উৎপাদনশীল অংশীদাৰিত্বৰ লগতে ভাৰত আৰু মৰিচাচৰ মাজৰ সম্পৰ্ক আগুৱাই নিয়াৰ বাবে আগ্ৰহী। এই ভ্ৰমণকালত তেওঁ মৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰবীণ জগমোহনক সাক্ষাৎ কৰিব আৰু দেশখনৰ অন্যান্য জ্যেষ্ঠ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ ল'ব। তেওঁ মৰিচাচৰ শীৰ্ষস্থানীয় নেতাসকলকো যোগাযোগ কৰিব। মন্ত্ৰালয়ে কৈছে যে এই ভ্ৰমণে দেশ দুখনৰ মাজৰ সম্পৰ্কৰ গুৰুত্ব আৰোপাত কৰিব আৰু ভাৰতৰ সুগমীয় প্ৰথম নীতি প্ৰতিফলিত কৰাৰ লগতে বিশ্ব সাগৰ আৰু গোলকীয় দক্ষিণ আৰ্পতৰ দায়বদ্ধতা প্ৰতিফলিত কৰিব। এই ভ্ৰমণে দুয়োখন দেশৰ বহুমাত্ৰিক দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি কৰাৰ লগতে দুয়োখন দেশৰ মানুহৰ মাজৰ সম্পৰ্ক দৃঢ় কৰিব। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত থকা আৰক্ষী চকী আৰু আৰক্ষী বিভাগৰ নিয়ন্ত্ৰণত থকা ঠাইসমূহ সাক্ষী পৰীক্ষণৰ কেন্দ্ৰ হোৱা উচিত নহয় বুলি মন্তব্য কৰিছে। কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই ৰাজ্যৰ মুখ্য সচিব তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক লৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ অধীনত সকলো আৰক্ষী চকীকে দৃশ্য শ্ৰব্য ইলেক্ট্ৰনিক মাধ্যমেৰে সাক্ষী পৰীক্ষণ কেন্দ্ৰৰ স্থান চিনাক্ত কৰিবলৈ আহান জনাইছে।
ৱাইচিপি দল ভাৰতীয় দণ্ডবিধি আইনৰ 1860 ঠাইত চলিত মাহৰ প্ৰথম দিনাৰে পৰা ভাৰতীয় নিয়ম সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় শিক্ষা অধিনিয়ম নামৰ তিনিখন অপৰাধৰ এক নতুন নিয়ম দেশত বলবৎ কৰা হৈছে। ভাৰতৰ সামগ্ৰী আৰু সেৱাৰ ৰপ্তানি জুনত 5.4% বৃদ্ধি পাই 4,547 কোটি ডলাৰ হৈছেগৈ। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি এপ্ৰিলৰ পৰা জুনলৈকে সামগ্ৰিক ৰপ্তানি 8.6% বৃদ্ধি পাই 20,035 কোটি ডলাৰ হয়। এই সময়ছোৱাত পণ্য সামগ্ৰীৰ ৰপ্তানি যোৱা বছৰৰ তুলনাত 2.57% বৃদ্ধি পায়। যোৱা জুনত পণ্য সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিৰ ক্ষেত্ৰত অভিযান্ত্ৰিক সামগ্ৰী, বৈদ্যুতিন সামগ্ৰী, ঔষধ, কফি, জৈৱ ৰসায়ন, অজৈৱ ৰসায়ন সামগ্ৰীৰ অৱদান সৰ্বাধিক আছিল। বিধি বলবৎকাৰী সঞ্চালকালয়ে আৰ জে ডিৰ প্ৰাক্তন বিধায়ক গোলাপ যাদৱৰ বিভিন্ন ঠাইত থকা গৃহ তালাচী অভিযান চলাই আছে। ধনৰ লেনদেনৰ ঘটনাত অভিযুক্ত বিধায়কজনৰ পাটনা, পুনে আৰু মধুবনীত থকা বিভিন্ন আৱাসত একাধিক্ৰমে আজি পুৱা 6 বজাৰ পৰা তালাচী অভিযান চলি থকা বুলি জানিব পৰা গৈছে। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ বিষয়াসকলে গোলাপ যাদৱৰ পৈতৃক গৃহ ঝঞ্জাৰপুৰ মধুবনীত থকা পৈতৃক গৃহতো তালাচী চলাইছে। 2015 চনৰ নিৰ্বাচনত গোলাপ যাদৱে ঝঞ্জাৰপুৰ বিধানসভাৰ পৰা জয়ী হৈছিল। এইবাৰো তেওঁ বি এছ পি দলৰ টিকটত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হলেও বিজয় সাব্যস্ত কৰিব নোৱাৰিলে। নিজৰ কষ্টকাকত ফাদিল হোৱা ঘটনাত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা চি বি আইয়ে হাজাৰীবাগৰ এটা অতিথি গৃহৰ পৰা যোৱা নিশা আৰু এজন লোকক আটক কৰে। নকৈ আটক কৰা এই লোকজনকে ধৰি হাজাৰীবাগৰ পৰা এতিয়ালৈকে এই ঘটনাত আটক কৰা লোকৰ সংখ্যা 5লৈ বৃদ্ধি পালে। ইফালে চোৰাংচোৱা সংস্থাটোৱে ধৃত লোকজনৰ পৰা কিছু নথি পত্ৰ উদ্ধাৰ কৰিছে। কেৰালাৰ কেইবাঠাইতো বিশেষকৈ ৰাজ্যখনৰ উত্তৰ অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱাৰ পৰিপ্ৰেক্ষিতত বহু অঞ্চল ক্ষতিগ্ৰস্ত হৈছে। ঠাই ঠাইৰে বান আৰু পাহাৰীয়া এলেকাত খহনীয়া হোৱা দেখা গৈছে। কৃষি ক্ষেত্ৰ আৰু আৱাসিক অঞ্চলসমূহ ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে। আজি অতি বৃষ্টিজনিত কাৰণত ৰাজ্যখনৰ কেইবাঠাইতো 4জন লোকৰ মৃত্যু ঘটিছে। প্ৰশাসনে 9খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। বিহাৰৰ পাটনা জিলাত আজি নিচেই পুৱা হোৱা এটা পথ দুৰ্ঘটনাত 6জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন 7জন লোক আহত হয়। বাৰহাট মহকুমাৰ উপ আৰক্ষী অধীক্ষক অভিষেক সিঙে প্ৰকাশ কৰা মতে পাটনা বখতিয়াৰপুৰ সংযোগী 4লেনযুক্ত ঘাইপথত এখন দ্ৰুতবেগী বাহনে ৰৈ থকা ট্ৰাক এখনত খুন্দি যোৱাৰ ফলতে এই অঘটনটো ঘটে। আহতসকলক পাটনা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাত পতিত বাহনখনৰ যাত্ৰীসকল গংগা উমানাথ ঘাটত মুণ্ডনৰ ৰীতি সম্পন্ন কৰাৰ বাবে নৱাদাৰ পৰা বাঢ়লৈ গৈ আছিল। অসমত বিমান পৰিবহণ মন্ত্ৰী কিংকৰাপুৰ ৰামমোহন নাইডুৱে কৈছে যে জনসাধাৰণৰ বাবে বিমান যাত্ৰা অধিক সুলভ আৰু সহজসাধ্য কৰি দিয়াটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। নতুন দিল্লীত চলিত বৰ্ষৰ দ্বিতীয় এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মন্ত্ৰী পৰ্যায়ৰ সন্মিলনৰ সৈতে জড়িত এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীনাইডুৱে দেশৰ অসামৰিক বিমান পৰিবহণ খণ্ডত শক্তিশালী আন্তঃগাঁথনি বিকাশ হৈ তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা উত্তম পদক্ষেপসমূহ আলোকপাত কৰে। তেওঁ কয় যে বিমান পৰিবহণ খণ্ডৰ ভৱিষ্যতৰ দৃষ্টিভংগীৰ সৈতে বহনক্ষম উন্নয়নৰ লক্ষ্য জড়িত হৈ আছে।
লেকিন অব এছা নেই
এফআইআর কৰা আসান নেই
আসান বন গয়া পতা নেই যাঞ্চ মে কুছ হো ভি রহা হ্যায় য়া নেহি অব পুরি জানকারী মিলেগি
ক্যা মোবাইল মে জো ফোটো হ্যায় উসে সবুত মানেঙ্গে বো
মানা জায়েগা দোস্ত
ছোড়ো কল কি বাত কল কি বাত পুরানি নয় কানুন লিখেঙ্গে নয় ভারত কি কাহানি ইয়ে নয় আজাদী ইয়ে নয় আজাদী।
ভাৰতৰ সৈয়দ নগৰ উপচৰ্যালয়ৰ বাস্তু টেনিছ ষ্টেডিয়ামত চলি থকা ছয়জন অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ এখন খেলত আয়োজন দেশখনৰ এলিয়ে কিৰমাৰীয়ে সমৰ্থন হ'ব। ইফালে পুৰুষৰ ডাবলছত ভাৰতীয় খেলগৰাকী আৰু পুলিচৰ কেৰিয়াৰ ড্ৰেজেভিক্সৰ যুটীটো আজি বিয়লি ফ্ৰান্সৰ আলেকজাণ্ডাৰ মিলাৰ আৰু লুকানা নিচেৰ অৱতীৰ্ণ হ'ব। বতৰ শেষ কৰাৰ পূৰ্বে প্ৰধান বতৰ কটাৰ আকৌ এবাৰ পঢ়াই দিছো। যদিও কটপুরে বিদেশী জোৱানসহ সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত মাত্ৰ হুদাহত এগৰাকী সেনা বিষয়া হোৱা পাঁচজন জোৱানৰ মৃতদেহাৱসান ঘটে। ভাৰতৰ সামগ্ৰী সেৱা ৰপ্তানি দিনত 5.4% বৃদ্ধি পাই 3,547 কোটি ডলাৰ হৈছেগৈ আৰু ভাৰতে স্থানত আগে আজি ছুইডেন অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ এখন খেলত এলিয়াছ কৰ্মৰ সন্মুখীন হ'ব।